এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। হেঁপাহৰ ৰঙালী বিহু উপলক্ষে ৰাজ্যজুৰি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। অসমীয়া নতুন বছৰটিক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। উজনিৰ পৰা নামনিলৈ ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। কাইলৈ অসমবাসীয়ে গৰু বিহুৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে গৰু গা ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিব। বুধবাৰে মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱানখন আগবঢ়াই পৰস্পৰক বিহুৰ উলগ যাচিব। অসমীয়াৰ বাপতিসাহন ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত বিহু কৰ্মশালাসমূহো সামৰণি পৰ্যায়ত উপনীত হৈছে। বিভিন্ন বিহু কমিটীয়ে এইবাৰ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এটা দিন সুধাকণ্ঠৰ নামত উৎসৰ্গা কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধা নিবেদিব। গুৱাহাটী খাৰঘুলি ৰঙালী বিহু সন্মিলনে আয়োজন কৰা 40 সংখ্যক সমাৰোহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ বিহুৰ স্মৃতি তৰ্পণ কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব। গুৱাহাটী বিহু সন্মিলনী, পূব গুৱাহাটী বিহু সন্মিলনী আদিৰ লগতে ভালেমান বিহু কমিটীয়ে এইবাৰ এটা দিন শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছে। ৰঙালী বিহুৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত সাজপাৰ, বিহুত ব্যৱহৃত বিভিন্ন বাদ্যযন্ত্ৰ, খাদ্য সম্ভাৰ আদিৰে প্ৰাক ৰঙালী মেলাৰ আয়োজন কৰিছে। বিদেশৰ বুকুতো প্ৰৱাসী অসমীয়াসকলে বাপতিসাহোন ৰঙালীক আদৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান আশ্বাস আৰু দশম বাৰ্ষিক ৰেলৱে কৰ্মশালা বহাগীবিদ্যা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত আখৰাৰ কালি সামৰণি পৰে। প্ৰায় 150 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই বিহু কৰ্মশালা তথা আখৰাত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শাস্ত্ৰীয় নৃত্য আৰু লোকনৃত্যৰ প্ৰশিক্ষক দিগন্ত বৰা, বৰবিহুৱতী পূবালী গগৈ ঘৰফলীয়া, বিহুৱতী প্ৰস্তুতি বৰদলৈ, প্ৰিয়া মেছ, ভাৰতী গগৈ আৰু বিহুৱা আকাশজ্যোতি হাজৰিকা প্ৰশিক্ষকৰূপে উপস্থিত থাকে। আখৰাৰ সামৰণি অনুষ্ঠানত আশ্বাসৰ সভাপতি মৃদুল হাজৰিকাৰ লগতে অঞ্চলটোৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলাখনৰ লাহোৱাল সমন্বয় সংঘৰ উদ্যোগত আয়োজিত বিহুৰ আখৰাৰো কালি সামৰণি পৰে। বিশিষ্ট সাংবাদিক তথা প্ৰেছ ক্লাব অব ইণ্ডিয়াৰ সভানেত্ৰী সংগীতা বৰুৱা পিচাৰ্টিলৈ চলিত বৰ্ষৰ বীৰাংগনা মূলা গাভৰু বঁটা আগবঢ়োৱা হ'ব। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাই অহা 30 এপ্ৰিলত চৰাইদেউ জিলাৰ সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বীৰাংগনা মূলা গাভৰু স্মৃতি দিৱসত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব। চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰে এই বিষয়ে প্ৰকাশ কৰে। অসমৰ শিক্ষা, কলা সংস্কৃতি, সাহিত্য, ৰাজনীতি, সমাজ সংগঠন আদি দিশত আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে মহিলাসকলক এই বঁটা প্ৰদান কৰা হয়। বিগত বছৰসমূহত ক্ৰমে চিত্ৰলতা ফুকন, বীৰুবলা ৰাভা, নিৰুপমা বৰগোহাঁই, ডঃ অনিমা গুহ, সুখ বৰুৱা, দীপালী বৰঠাকুৰ, মৃদুলা বৰুৱা, ৰতিপ্ৰভা গগৈ, ডঃ অনিমা গগৈ, লাভলীনা বৰগোহাঁই, ধীৰা চলিহা হাজৰিকা আৰু অঞ্জলি মোহনক পৰিষদে এই বঁটাৰে সন্মানিত কৰিছিল। উল্লেখযোগ্য যে শ্ৰী পিচাৰ্টিয়ে সাংবাদিক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ পূৰ্বাঞ্চলক শক্তিশালী ৰূপত প্ৰচাৰ কৰাত বিশেষ ভূমিকা লৈ আহিছে। নাগালেণ্ড আৰক্ষীয়ে ৰাজ্যখনৰ সীমান্তৱৰ্তী জিলাসমূহত ইনাৰ লাইন পাৰ্মিট বলবৎ কৰাৰ কাম তীব্ৰতৰ কৰি তুলিছে। চুবুৰীয়া ৰাজ্য অসমৰ বিধানসভা নিৰ্বাচন আৰু মকচুঙৰ উপ নিৰ্বাচনৰ পাছতে অবৈধ আহ যাহ ৰোধ আৰু আইন শৃংখলা বজাই ৰখাৰ লক্ষ্যৰে চলোৱা দুদিনীয়া অভিযানত আৰক্ষীয়ে 600ৰো অধিক ইনাৰ লাইন পাৰ্মিট উলংঘাকাৰীক ধৰা পেলাইছে। ৰাজ্যখনৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সীমান্তৱৰ্তী 6খন জিলাত শনিবাৰৰ পৰা চলোৱা অভিযানত ILP পৰীক্ষা কৰি মুঠ 644জনক নিয়ম ভংগকাৰী বুলি চিনাক্ত কৰা হয়। ILP নিয়মাৱলী উলংঘা কৰা সকলো লোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু গোচৰসমূহ পৰৱৰ্তী কাৰ্যকলাপৰ বাবে নিজ নিজ জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰসিদ্ধ সংগীত শিল্পী আশা ভোচলেৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি 4 বজাত মুম্বাইৰ শিৱাজী পাৰ্কত সম্পন্ন কৰা হ'ব। মুম্বাইৰ ব্ৰিজ কেণ্ডি হস্পিতালত কালি 92 বছৰ বয়সত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। গুৱাহাটীত আজিৰে পৰা 19 এপ্ৰিললৈ অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ 33খন ৰাজ্যৰ প্ৰায় 800গৰাকী খেলুৱৈ, প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াই এই প্ৰতিযোগিতাত অংশ ল'ব। অসম MSR বক্সিং সংস্থাৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই যোৱা শনিবাৰে প্ৰতিযোগিতাৰ ল'গ মুকলি কৰে। বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সহযোগত অসম MSR বক্সিং সংস্থাই এই চেম্পিয়নশ্বিপৰ আয়োজন কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।